এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা প্ৰকাশ দুমাহৰ পাছত অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উপলক্ষে লোক সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আৰু অসম সাহিত্য সভাৰ আজি 109 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা আজি প্ৰকাশ কৰা হয় এই তালিকা সন্দৰ্ভত ৰাইজে অহা 22 জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব ওজৰ আপত্তি নিষ্পত্তিৰ বাবে 3, 4, 10 আৰু 11 জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব 2 ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰি 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাৰ পৰা ৰাজ্যৰ 4,78,992 জন ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে বাসস্থান সলনি কৰা 5,23,660 জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটাও স্থানত নাম থকা 53,619 জন ভোটদাতাক চিনাক্ত কৰা হৈছে এই তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটদাতা 2,52,02,775 আৰু ডি ভোটাৰ 53,021 জন কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টি সামৰি আজি ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয় এই সন্দৰ্ভত যাৱতীয় তথ্য সদৰি কৰি জিলাখনৰ আয়ুক্ত সুমিত সত্তাৱানে এইদৰে কয়
ক্লেইমজ এণ্ড অবজেকশ্যনৰ টাইম থাকিব যেতিয়ালৈকে মানুহে ক্লেইমজ এণ্ড অবজেকশ্যন দিব পাৰিব এই ক্লেইমজ এণ্ড অবজেকশ্যনৰ পিৰিয়ডত 3, 4, 10 আৰু 11 তাৰিখ মানে 3 জানুৱাৰী, 4 জানুৱাৰী, Sunday 10 জানুৱাৰী আকৌ ছেটাৰডে আৰু 11 জানুৱাৰী, Sunday এই 4 দিন আমি স্পেচিয়েল কেম্পেইন কৰিম কেম্প পাতিম য'ত মানুহজনে আহি ক্লেইমজ এণ্ড অবজেকশ্যন দিব পাৰিব আৰু যিটো 22 জানুৱাৰীলৈকে ক্লেইমজ এণ্ড অবজেকশ্যন দিয়া হ'ব এইবিলাক ডিছপ'জ কৰিবৰ কাৰণে আমি 2 ফেব্ৰুৱাৰীলৈকে ডিছপ'জ কৰিম আৰু 10 ফেব্ৰুৱাৰী আমি ফাইনেল ইলেক্ট'ৰেল ৰোল পাব্লিছ কৰিম আমাৰ স্পেচিয়েল ৰিভিজনৰ যিটো ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আমি পাব্লিছ কৰি আছো তাৰ ডিটেইলছ আছে দিছপুৰ সমষ্টিত 1,21,180 মেইল 1,28,552 ফিমেইল
খচৰা তালিকা অনুসৰি কামৰূপ মহানগৰ জিলাত 1.63% ভোটদাতা বৃদ্ধি হোৱাৰ লগতে 105টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ সংযোজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ধেমাজি জিলাত আজি 3টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ খচৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে এখন সংবাদমেলত মুঠ 5,83,876 গৰাকী ভোটাৰ আছে বুলি উল্লেখ কৰে কাছাৰ জিলাতো 7টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ খচৰা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল যাদৱৰ সভাপতিত্বত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ বাবে এখন বৈঠক অনুষ্ঠিত হয় ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে 2026 বৰ্ষৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয় যে যোৱা 22 নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ জৰীপ কৰাৰ পাছত আজিৰ এই খচৰা তালিকা প্ৰকাশ কৰা হৈছে চিৰাঙৰ নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত যতীন বৰাই আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত জিলাখনৰ 19 নম্বৰ জনজাতি সংৰক্ষিত ছিডলি চিৰাং আৰু 20 নম্বৰ বিজনী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰে আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে অহা 22 জানুৱাৰীলৈকে বিভিন্ন সজাগতাৰ জৰিয়তে ভোটাৰসকলৰ নাম শুধৰণিকে ধৰি আন আন ওজৰ আপত্তি গ্ৰহণ আদি সেৱা উপলভ্য হ'ব তামোলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত ভোটাৰ তালিকাৰ খচৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় আয়ুক্তগৰাকীয়ে বিশুদ্ধ ভোটাৰ তালিকাৰ পোষকতা কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সামঞ্জস্য ৰাখি কাম কৰিব বুলি আশা প্ৰকাশ কৰে দৰং জিলাতো আজি আনুষ্ঠানিকভাৱে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয় বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি অতিৰিক্ত জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াই এই তালিকা প্ৰকাশ কৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দলীয় কৰ্মীসকলক উদ্দেশি দিয়া ভাষণত কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তোষামোদৰ ৰাজনীতিক তীৱ সমালোচনা কৰে বিজেপি নেতৃতাধীন চৰকাৰে এতিয়ালৈকে ৰাজ্যত 1,45,000তকৈ অধিক বিঘা ভূমি দখলমুক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে ৰাজ্যৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাজিৰঙাৰ ওপৰেৰে 32 কিলোমিটাৰ দৈৰ্ঘৰ উড়ন সেতু নিৰ্মাণ কৰা হ'ব গহপুৰ নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ কথাও তেওঁ উল্লেখ কৰে তেওঁ লগতে শিলচৰ গুৱাহাটীৰ মাজত 22,000 কোটি টকা ব্যয়েৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বিষয়েও জানিবলৈ দিয়ে ৰাজ্যত দুমাহৰ পাছত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠকতে প্ৰকাশ কৰে নামনি অসমৰ পাছত উজনি অসমতো এটা বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন বৃদ্ধি হৈছে বুলি মন্তব্য কৰি তেওঁ এই ক্ষেত্ৰত সকলোকে সজাগ সচেতন হবলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি দলীয় নেতাকৰ্মীক উদ্দেশ্যি ভাষণ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা কলা সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত বটদ্ৰৱা প্ৰকল্প উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পথলীত আজিৰে পৰা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ৰাইজে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আজি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু নগাঁও জিলা আয়ুক্তই প্ৰকল্পৰ চূড়ান্ত পৰ্যায়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনৰ পাছত সাংবাদিকৰ আগত এইদৰে কয়।
এই অনুষ্ঠানটো আমাৰ দেশৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজিৰ পৰা 4.5 বছৰ আগতে আধাৰশিলা কৰিছিল। তেখেতে পৰহিলৈ আহি অসমবাসীৰ কাৰণে এইটো উৎসৰ্গা কৰিব। এই স্থানটোৰ গৰিমা, এই স্থানটোৰ গুৰুত্ব অসমৰ ৰাইজৰ কাৰণে অত্যন্ত বেছি, কাৰণ এই স্থানতেই আমাৰ গুৰুজনা, আমাৰ মহাপুৰুষ, আমাৰ ভগৱান সদৃশ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন আকাৰেৰে কৰিবলৈকে প্ৰচেষ্টা চলালে, মোৰ বোধেৰে সফলো হৈছে। কিন্তু আমাৰ আশা সুদীয় প্ৰচেষ্টা থাকিব এই অনুষ্ঠানটোক আৰু জাকত জিলিকা কৰিবলৈ। সকলোৰে সহায় সহযোগিতা কামনা কৰিম।
গৃহমন্ত্ৰী শ্ৰীশ্বাহে একেদিনাই গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত আৰু খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। 5000খন আসনযুক্ত এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পৰহিলৈ বিয়লি 4 বজাত আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব। এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, বহুখলপীয়া গাড়ী ৰখোৱা স্থান, উদ্যান, ফুডকৰ্ট ইত্যাদি থাকিব। আনহাতে আৰক্ষী আয়ুক্তালয়ৰ নৱনিৰ্মিত আঠমহলীয়া ভৱনটো উন্নত প্ৰযুক্তিৰে সুসজ্জিত কৰা হৈছে। ইয়াৰ অন্যান্য সা সুবিধাৰ লগতে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ জৰিয়তে নিৰ্মিত মহানগৰী 2000ৰো অধিক CCTV নিৰীক্ষণেৰে সমৃদ্ধ সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ থাকিব। ভৱনটোৰ চতুৰ্থ মহলাত থকা এই কেন্দ্ৰটো গৃহমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এই কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত প্ৰকাশ কৰা মতে আয়ুক্তালয় উদ্বোধনৰ পাছতে শ্ৰীশ্বাহে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ দিশত অসমে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আয়োজিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত লাভ কৰা সফলতাসমূহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অৱগত কৰোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষস্থানত থকা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া অসম ভ্ৰমণত সন্তুষ্টি প্ৰকাশ কৰিছিল। গোৱালপৰীয়া লোকগীতৰ যশস্বীশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ 23সংখ্যক মৃত্যুবাৰ্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক তিনিচুকীয়াৰ কাকোপথাৰৰ ৰত্নেশ্বৰ মৰাণক শ্বহীদ দিৱসৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰ ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
প্ৰতিমা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনালো। মৰাণ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ সাধক তথা অসমৰ লোক সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াক প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত, আমি গৌৰৱান্বিত। তেখেতে অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ নীৰৱে যি সাধনা কৰি আছে, সেই সাধনাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে আৰু আমি আশা কৰিম তেখেতক ঈশ্বৰ আৰু শক্তি দিয়ক, তেখেতে লোক সংস্কৃতিৰ পথাৰখন আৰু জীপাল কৰক, শক্তিশালী কৰক, আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰক, সেই আশাৰে তেখেতলৈ আমাৰ শ্ৰদ্ধা জনালো, প্ৰণিপাত জনালো, অভিনন্দন জনালো।
ৰাজ্যত আজি সন্ধিয়া প্ৰায় 6:12 এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 4.2 বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা 13 কিলোমিটাৰ নিলগত বুলি কোৱা হৈছে। অৱশ্যে এতিয়ালৈকে এই ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ তথ্য পোৱা হোৱা নাই। চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙৰ কাষত আজিৰে পৰা অহা 7 জানুৱাৰীলৈ আই নৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা 5:30 বজাত নীলিবাৰীৰ পৰা হাগ্ৰামা দলঙলৈ 25 কিলোমিটাৰ দূৰত্বৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা 9 বজাত বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উৎসৱৰ মূল তোৰণ মুকলি কৰে। আয়োজকসকলে জনোৱা অনুসৰি এই উৎসৱত ৰাইজৰ মনোৰঞ্জনৰ বাবে ঘোঁৰা আৰু হাতী চাফাৰীৰ লগতে অন্যান্য জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, বিভিন্ন প্ৰতিযোগিতাৰ উপৰি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সদৌ অসম মহিলা কৰ্মচাৰী সংস্থাৰ 10ম ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিৱেশন আজিৰে পৰা দুদিনীয়াকৈ হাউলিত অনুষ্ঠিত হৈছে। হাউলি ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই অধিৱেশনৰ আজি প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি দৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে কেইবাখনো জিলাৰ পৰা অহা সংগঠনৰ মহিলা প্ৰতিনিধিসকলৰ মাজত দিহানাম আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি বিষয় বাছনি সভা আৰু প্ৰতিনিধি সভাও অনুষ্ঠিত হয়।
আজি অসম সাহিত্য সভাৰ 109 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। 1917 চনৰ 26 ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ 109 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ 4গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানতে শেহতীয়াকৈ অসম চৰকাৰে প্ৰদান কৰা যুৱ লেখক সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকী সদস্য সন্মানিত কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্যপদ গ্ৰহণ কৰা 9গৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে আজীৱন সদস্যৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অসমৰ ভাষা, সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্যতম শীৰ্ষস্থানীয় অনুষ্ঠানৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাই নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হয়। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু মধ্য গুৱাহাটী স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত আজি দীঘলীপুখুৰী পাৰৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে সভাৰ পতাকা উত্তোলন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সাহিত্য একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই অসমৰ খিলঞ্জীয়া লোকসকল একত্ৰিত হোৱাৰ সময় সমাগত বুলি উল্লেখ কৰে। ইতিবাচক আদান প্ৰদান আৰু বুজাবুজিৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাই অসমীয়া ভাষা বিশ্বৰ বহু ভাষাৰ তুলনাত চহকী বুলি মন্তব্য কৰে। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে সভাৰ শীৰ্ষগীত চিৰ চেনেহী মোৰ ভাষাজননীৰ লগতে অন্যান্য গীত পৰিৱেশন কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাত আজি যুৱ লেখক সন্মিলন উন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে এই সন্মিলন উদ্বোধন কৰি কয় যে বয়সে সাহিত্যক উত্তীৰ্ণ নকৰে, প্ৰতিভা আৰু সাধনাইহে উত্তীৰ্ণ কৰে। এই সন্দৰ্ভত তেওঁ 25 বছৰ বয়সত মৃত্যুবৰণ কৰা বিশ্বপ্ৰসিদ্ধ কবি জন কিটছ আৰু 29 বছৰ বয়সত মৃত্যুবৰণ কৰা শেলীৰ উদাহৰণ দিয়ে। পূৰ্ণ সাধনা, অধ্যয়ন আৰু পৰ্যবেক্ষণৰ জৰিয়তেহে উত্তৰণ সম্ভৱ বুলি তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি সম্পৰ্কত কথোপকথন শুনিবলৈ পাব। ইয়াত ভাগ ল'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰবন্ধক বৈশালী তালুকদাৰ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা জিন্তি ৰাণী ডেকাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা প্ৰকাশ, দুমাহৰ পাছত অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন, গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী উপলক্ষে লোক সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আৰু অসম সাহিত্য সভাৰ আজি 109 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।